নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটীৰ ডিব্ৰুগড়। সদায় স্বাগতাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। বিজেপিৰ মন্ত্ৰী জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ অম বিৰলাক অত্যাধিক লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে বিৰোধী আই এন ডি এ মিত্ৰজোঁটে কংগ্ৰেছ দলৰ কে শ্ৰীৰেছক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰিছে। দুয়োগৰাকী পাৰ্টীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীখিনি সকলোতে উপনীত হোৱাত ব্যৰ্থ হয়। সংসদৰ বাহিৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীয়ুষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডি এম কেৰ পি আই দলৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষৰ শ্বেহৰিয়াৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে। শ্ৰীগোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টো লৈ আলোচনা কৰা হ'ব বুলি অৱগত কৰোৱা হয়। তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্চাসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে। ইফালে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ আলোচনা আগবঢ়াবলৈ সাজু, কিন্তু এনে হলে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ'ব লাগিব। সংসদভৱনৰ চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ৰাজ্যখনৰ মালিকাজনকে সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে। ইপিনে অষ্টাদশ লোকসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনাও কেইবাগৰাকী নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এন চি পিৰ শৰদ পাৱাৰৰ গোটৰ সুপ্ৰিয়া সিঙে আৰু অমল কোঁৱৰ, শিৱসেনা সিঙৰ গোটৰ ডঃ শ্ৰীকান্ত সিন্ধে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং সিঙে, শিৰোমণি আকালী দলৰ হৰচিমৰত কৌৰ বাদল ইত্যাদি অন্যতম। উল্লেখযোগ্য যে কালি 265গৰাকী সাংসদে শপত গ্ৰহণ কৰিছে আৰু বাকীসকলে আজি শপত গ্ৰহণ কৰে। কাইলৈ সদনৰ উভয় সদনত যেতিয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিব। এনচিলৰ পৰা দেশত বলবৎ হ'বলগীয়া নতুন চৰকাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰ উদ্যোগত উদুবাৰীত থকা অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ এখন সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বিৰ উত্তৰ পূৰ্বাঞ্চলৰ মণ্ডল সঞ্চালক প্ৰমোদ কে চেতেশ নন্দনী উপৰ, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মন্দ্ৰপ্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত প্ৰশাসনৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী গুপ্তাই কয় যে নতুন দিৱসৰ অংশৰে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষী অধিনিয়মৰ জৰিয়তে নাগৰিকক ন্যায় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। নতুন আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অধ্যায় সংযুক্ত কৰা হৈছে। এই ক্ষেত্ৰত উভয় গোটে তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ ব্যৱস্থা কৰাৰ লগতে সপক্ষীয় মেডিয়াই জিলা প্ৰশাসনৰ দ্বাৰা ঘটনাত জড়িত অভিযুক্ত মৃত্যুদণ্ডৰ বিধান ৰখা হৈছে। নতুন আইনত ইলেকট্ৰনিক মাধ্যমেৰে এজাহাৰ দাখিলৰ ব্যৱস্থা, যিকোনো ঠাইতে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিব পৰা ব্যৱস্থা, ফৰেনচিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে তদন্ত কৰা, অভিযোগীৰ মাধ্যমেৰে স্বীকাৰোক্তি গ্ৰহণ কৰা আদি কেতবোৰ নতুন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। আদালত চৌহদটো উল্লেখিত অন্তৰ্নিকতা ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত খেপন পানে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে। বিজেপিৰ কৰ্মসূচী বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্ৰতিযোগিতা অহা এক জুলাইৰ পৰা তিনি জুলাইলৈ তেজপুৰৰ মেচন চাৰিআলিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। 15 আৰু 17 বছৰ অনুৰ্ধ ল'ৰা আৰু 17 বছৰ অনুৰ্ধ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰ্গতা ভিত্তিত খেলুৱৈসকলক পুলিচ কৰ্মীৰ সোৱালী, দেৱপুৰ কোৱালী আৰু নিতেন্দ্ৰ নাৰায়ণ সিংহ কোৱালী ফুটবল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব। এইদৰে উদ্যোক্তাসকলে জানিবলৈ দিছে। দলটোৰ অপহৰণৰ বিকাশযোগ্য ৰাজ্যপাল শাখাত বিত্তীয় অনিয়মৰ ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ 4জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে। বেংকৰ শাখাৰ জালিয়াতিৰে ভৰা আত্মসহায়ক গোটৰ নামত ধন প্ৰদান কৰাৰ বাবে বেংকটোৱে 8 কোটি অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চি বি আইৰ অভিযান চলাই গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।